এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত এছ আই টিয়ে 5জন অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱায়। ন্যায়ালয়ে অভিযুক্তকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে ঘটনা সন্দৰ্ভত আজি পুনৰ 3গৰাকী প্ৰৱাসী অসমীয়া, সুস্মিতা গোস্বামী, প্ৰীতম ভূঞা আৰু দেৱজ্যোতি হাজৰিকা উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয়। এছ আই টিয়ে 3জন প্ৰৱাসী অসমীয়াক চি আই ডি কাৰ্যালয়ত সোধা পোছা কৰি আছে। এই সন্দৰ্ভত এছ আই টিৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে 10গৰাকী প্ৰৱাসী অসমীয়াই চি আই ডিৰ কাৰ্যালয়ত সাক্ষ্য প্ৰদান কৰিছে। তেওঁ কয় যে বৰ্তমান ছিংগাপুৰৰ নাগৰিকত্ব লোৱা ৱাজিদ আহমেদ সাক্ষ্য দিবলৈ বাকী আছে। তেওঁও সাক্ষ্য দিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি শ্ৰীগুপ্তাই কয়।
ছিংগাপুৰৰ পৰা ইতিমধ্যে সুস্মিতা গোস্বামী আৰু প্ৰতিম তেওঁলোক দুজন আহি পাইছে, তেওঁলোকক আমি জেৰা কৰিছোঁ আৰু আজি আৰু এজন দেৱজ্যোতি হাজৰিকাও অহাৰ সম্ভাৱনা আছে। তেওঁ আমাক কনফাৰ্ম কৰিছে আজি আহিব। গতিকে আজি 3জনক লৈ মুঠ 11জন প্ৰৱাসী অসমীয়াৰ ভিতৰত 10জন আমাৰ ওচৰত হাজিৰ হ'ল। 10জনৰ আমি ষ্টেটমেণ্ট ল'লোঁ। এজন থাকি গ'ল ৱাজিদ আহমেদ। তেওঁ যিহেতুকু ছিংগাপুৰৰ চিটিজেন, তেওঁ ইণ্ডিয়ান চিটিজেন নহয়, বাকীসকল ইণ্ডিয়ান চিটিজেন। তেওঁৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ। তেওঁ আহিবলৈ ইচ্ছা কৰিছে, গতিকে আমি তেওঁকো মাতিছোঁ। মই আশা কৰিছোঁ তেওঁ আহিব।
ইপিনে বিভিন্ন মাধ্যমত বিয়পি পৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কয় যে সামাজিক মাধ্যমত বিয়পি পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনত কোনো চিকিৎসকৰ স্বাক্ষৰ নাই। স্বাক্ষৰ নথকা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়াও সত্য হ'ব নোৱাৰে বুলি তেওঁ মত প্ৰকাশ কৰে। বিষয়টো লৈ তদন্ত কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীগুপ্তাই ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ সকীয়াই দিয়ে। ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা ইমেইল লাভ কৰা বুলি প্ৰকাশ কৰি বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ছিংগাপুৰ কৰ্তৃপক্ষ কোন কোন বিষয়া তদন্তৰ বাবে যাব, কি কি বিষয়ৰ তদন্ত কৰিব, সেই বিষয়ে জানিবলৈ বিচাৰিছে। ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা তদন্ত সন্দৰ্ভত সেউজ সংকেত পোৱা যাব বুলি শ্ৰীগুপ্তাই আশা প্ৰকাশ কৰে। এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফলাফল আজি ঘোষণা কৰা হৈছে। প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেবছাইটত ফলাফলসমূহ চাব পাৰিব। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা 17 অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে চলিত মাহৰ ভিতৰতে 35,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা 5 বছৰত 2 লাখতকৈ অধিক যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। নৱেম্বৰত আৰক্ষীৰ ভালেমান পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। প্ৰশাসনে আজি দৰং জিলাৰ চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত 3নম্বৰ ঢলপুৰ গাঁৱত উচ্ছেদ চলায়। প্ৰশাসনে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত অঞ্চলৰ বাবে 250 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে এই অভিযান চলায়। অৱশ্যে প্ৰশাসনৰ অভিযানৰ পূৰ্বে অঞ্চলটোত বাস কৰা 167টা পৰিয়ালে সেই স্থান ত্যাগ কৰে। ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমৰ বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈ দিনৰ 11 বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত থাকিব। উল্লেখযোগ্য যে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক যোৱা ছেপ্টেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহল। সেয়ে কাইলৈ এইসকল যুৱক যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমজিলা আয়ুক্ত কাৰ্যালয়ত কালি ঝুমৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰশিক্ষক আৰু নৃত্যশিল্পীসকলৰ মাজত চেক বিতৰণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। কাইলৈ গুৱাহাটীত হ'বলগীয়া অনুষ্ঠানত অংশ ল'বলৈ শিল্পীসকল অহা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।